এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা 17 ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মেঘালয়ৰ চেৰী ব্লজম ফেষ্টিভেল 2025 জুবিন গাৰ্গৰ নামত উৎসৰ্গাৰ সিদ্ধান্ত। হোজাই জিলাৰ যমুনা মৌডেঙা বনাঞ্চলৰ দখলীকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। জনজাতিকৰণৰ দাবীত উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ প্ৰতিবাদ। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ যুঁজত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। অহা 17 ডিচেম্বৰ অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয় যে 17 ডিচেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে যদিও 10 ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ ঘটনা ৰাইজৰ সন্মুখলৈ আনিব পৰা যাব। ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে অহৰহ কাম কৰি আছে আৰু বিস্ফোৰক তথ্যও লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে। SIT মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।
ইপিনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কালি 3টা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে। SIT মুৰববী মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু টক্সিকলজি প্ৰতিবেদন কালি প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ছিংগাপুৰ বন্দৰ আৰু সামুদ্ৰিক কৰ্তৃপক্ষৰ পৰাও বিশেষ তদন্তকাৰী গোটে নথি লাভ কৰিছে। ইয়াৰ জৰিয়তে তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব বুলি শ্ৰীগুপ্তাই উল্লেখ কৰে। তদুপৰি ছিংগাপুৰৰ ইয়তৰ নাবিকৰ ভাষ্য গ্ৰহণ কৰি ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সাক্ষ্য প্ৰদানৰ বাবে এই পৰ্যন্ত CID কাৰ্যালয়লৈ শতাধিক লোকক মতা হৈছে বুলি তেওঁ কয়। কালি তদন্তকাৰী গোটে ব্যৱসায়ী ঋষিৰাজ বৰকটকী আৰু অভিনেতা পাৰ্থ হাজৰিকাৰ ভাষ্য গ্ৰহণ কৰে। উত্তৰ পূবৰ সবাতোকৈ জনপ্ৰিয় পৰ্যটন মহোৎসৱ মেঘালয়ৰ চেৰী ব্লজম ফেষ্টিভেল 2025 জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। দেশ বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল'বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জনোৱা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে। তেওঁ কয় যে মেঘালয় চৰকাৰৰ উদ্যোগত 14 আৰু 15 নৱেম্বৰত দুদিনীয়াকৈ আয়োজিত চেৰী ব্লজম ফেষ্টিভেলত জুবিন গাৰ্গৰ ঘনিষ্ঠ সংগীত শিল্পীৰ দ্বাৰা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দিহা কৰা হৈছে। তেওঁ কয় যে কিংবদন্তী শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জনোৱাৰ কথাটোলৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰে। জুবিন গাৰ্গৰ ঘনিষ্ঠ শিল্পী জুবলি, প্ৰিয়ংকা, প্ৰবীণ আৰু অৰূপজ্যোতিয়ে মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰতি বছৰৰ দৰে এইবাৰো শ্বিলঙৰ পল' গ্ৰাউণ্ডত হ'বলগীয়া চেৰী ব্লজম ফেষ্টিভেলত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পপ শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। মহোৎসৱৰ প্ৰথম দিনা বিশ্ববিখ্যাত আইৰিছ ৰংমেন দ্য স্ক্ৰিপ্টৰ লগতে জেমছ ডেৰল, ডি জি ডিপ্ল' পপ আৰু বলিউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। দ্বিতীয় দিনা জনপ্ৰিয় বেণ্ড একুৱা আৰু ৰেপ পপ টাইগাই দেশ বিদেশৰ পৰ্যটক আৰু দৰ্শকক আপ্লুত কৰিব। অসমবাসীৰ হিয়াৰামথু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত অহা 9 নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ুসেনাৰ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। এয়া হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব। বায়ুসেনাৰ শীৰ্ষ বিষয়াই কালি দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। এয়াৰ মাৰ্শাল সুৰজ সিঙে কয় যে বায়ুসেনাৰ 93 সংখ্যক বায়ুসেনা দিৱস উদযাপনৰ অংশ হিচাপে 9 নৱেম্বৰত দুপৰীয়া 12:30 বজাৰ পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদিৰ দৰে 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্বৰ পূৰ্বে গুৱাহাটীত 4-5 দিন বিমান উৰণৰ অনুশীলন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ বাসগৃহৰ পৰাও এই শ্ব উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয় যে এই এয়াৰ শ্বৰ বাবে নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে জাননী জাৰি কৰা হোজাই জিলাৰ যমুনা মৌডেঙা বনাঞ্চলৰ দখলীকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। যোৱা 13 অক্টোবৰত হোজাই বন সংমণ্ডলৰ ডবকাৰ এই ভূমি দখল হোৱা বুলি চিহ্নিত কৰি প্ৰশাসনে 15 দিনৰ ভিতৰত বাসস্থান খালী কৰাৰ বাবে 600 পৰিয়াললৈ জাননী জাৰি কৰিছিল। এই জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা 350 আবেদনৰ ভিতৰত এখনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ খণ্ড বিচাৰপীঠে আবেদনখন নিষ্পত্তি নোহোৱা পৰ্যন্ত দুয়োপক্ষকে স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। আদালতে চৰকাৰৰ বন বিভাগ, হোজাই জিলা প্ৰশাসন আদি পদকীয়া পক্ষসমূহলৈ জাননী জাৰি কৰে। 14 নৱেম্বৰ আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। সেইদিনা উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ জাননীক প্ৰত্যাহ্বান জনাই গোলাঘাট জিলাৰ দৈয়াং আৰু নাম্বৰ সংৰক্ষিত বনাঞ্চলৰ কমেও 70টা পৰিয়ালে দাখিল কৰা আন দুখন আবেদনৰ সৈতে হোজাইৰ লোকসকলৰ আবেদনৰ শুনানিও গ্ৰহণ কৰিব। উল্লেখযোগ্য যে নাম্বৰ আৰু দৈয়াঙৰ আবেদনকাৰী পৰিয়ালসমূহৰ ক্ষেত্ৰতো স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কাৰ্যকৰী হৈ আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰ বিজয়ীসকলৰ অনুভৱেৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানৰ প্ৰথম পুৰস্কাৰ বিজয়ী নিষ্ঠা বৰগোহাঁই, দ্বিতীয় দিব্যা আত্ৰেয়, তৃতীয় স্থানপ্ৰাপ্ত অন্বেষা ফুকন আৰু ৰোহিত গাঁওখোৱাই আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এই মধুৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰাৰ লগতে সামাজিক মাধ্যমৰ ব্যাপক প্ৰচলনৰ সময়ত এই মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয়ে মত ব্যক্ত কৰে।
বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী আছে আজিৰ যুগত, গতিকে তাৰ মাজত মই পাম বুলি মইতো ক'বলৈ গ'লে আশা কৰা নাছিলোঁ। গতিকে আজি সঁচাকৈ মই সৌভাগ্যৱান। ৰেডিঅ' আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱটো যিটো, সেই বিষয়ে মানে ক'বলৈ প্ৰয়োজন নাই। সামাজিক মাধ্যম বা দূৰদৰ্শনতে হওক, আমি যিবোৰ বাতৰি এনেই পাওঁ সহজতে, তাৰ সকলোবোৰ যে আমি বিশ্বাস কৰিব লাগিব সেইটো এতিয়া ক'ব পৰা হৈ থকা নাই।
ক্লাছ 8-9 মানৰ পৰা মই বিভিন্ন স্কুলৰ বা অন্যান্য সৰু সুৰা অনুষ্ঠানত মই ঘোষণা কৰোঁ, এংকৰিং কৰোঁ। সেইবাবে মোৰ ইয়াত বিশেষভাৱে মই আকৰ্ষিত হ'লোঁ আৰু অংশগ্ৰহণ কৰিবলৈ মন গ'ল। মোৰ মন আছিলে আকাশবাণী গুৱাহাটী, যিহেতু সৰুৰ পৰা শুনি থকা এটা নাম, তেনেকুৱা এখন মঞ্চত অংশগ্ৰহণ কৰাটোৱে মোৰ বাবে এটা ডাঙৰ কথা আছিলে।
আমাৰ ঘৰত এটা ৰেডিঅ' আছে আৰু সদায় ৰাতিপুৱা আমাৰ ঘৰত আকাশবাণী ডিব্ৰুগড়ৰ আমাৰ ঘৰত লাগি থাকে আৰু প্ৰতিটো অনুষ্ঠানেই খুব মন দি আমি শুনো আৰু স্কুললৈ যোৱাৰ আগলৈকে আমাৰ ঘৰত ৰেডিঅ'ই বাজি থাকে। মোৰ সন্মানীয় শিক্ষাগুৰুসকলে প্ৰতিটো ক্ষেত্ৰতে মোক আগবাঢ়ি যাবলৈ সহায় কৰে। মই যিহেতু সংগীতৰ লগত জড়িত আৰু মই বৰগীত গাওঁ আৰু লগতে ময়ো ঘোষণা আদিৰ লগত জড়িত, গতিকে এই ক্ষেত্ৰত তেখেতসকলে মোক যথেষ্ট উৎসাহ যোগায় আৰু তেখেতসকলে মোক আচলতে এখন মঞ্চত নিজকে উপস্থাপন কৰাৰ বাবে তেখেতসকলে মোক সহায় কৰে। আজি এই অনুষ্ঠানটোত বহি থকা দেখিবলৈ পাই মই পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ।
কৃত্ৰিম বুদ্ধিমত্তা মানে যদি তাক ভালদৰে ব্যৱহাৰ কৰা নহয় এইটো মানৱ সভ্যতা অন্ত ঘটাব পাৰে বুলি বিজ্ঞানী ষ্টিফেন হকিঙে সকিয়নি দি গৈছে। গতিকে মানৱ সভ্যতাই যদি অলপমান খেলি মেলি কৰে ইয়াৰ ব্যৱহাৰক লৈ, তেতিয়াহ'লে ই মানৱ সভ্যতা বিনষ্ট কৰিব পাৰে। যদি ভাল ব্যৱহাৰ কৰিব পাৰি ইয়াৰ ধনাত্মক দিশসমূহো আমি নুই কৰিব নোৱাৰোঁ। আমি ইয়াক স্বাস্থ্য খণ্ডত ব্যৱহাৰ কৰিব পাৰোঁ, শিক্ষা খণ্ডত ব্যৱহাৰ কৰিব পাৰোঁ। কৃত্ৰিম বুদ্ধিমত্তা উচিত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে নিশ্চয়কৈ ই মানৱ সভ্যতা অন্যান্য গতি প্ৰদান কৰিব আৰু আমাৰ উত্তৰণ ঘটিব। যদি ইয়াক বেয়া ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ই অন্তও ঘটাব পাৰে।
দৃষ্টিপাত অনুষ্ঠানটোৰ আগধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। জনজাতিকৰণৰ দাবীত কালি উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ দল, সংগঠন আৰু সাধাৰণ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত টাই আহোম যুৱ পৰিষদে জোৰ সমদল উলিয়াই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী তোলে। ডিব্ৰুগড়তো টাই আহোম যুৱ পৰিষদে কালি চৌকিডিঙি খেলপথাৰৰ পৰা থানা চাৰিআলিলৈ জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে চৰাইদেউতো জনগোষ্ঠীটোৰ বহু লোকে প্ৰতিবাদত অংশ লয়। ইপিনে গোলাঘাট, যোৰহাট, ধেমাজি আৰু তিনিচুকীয়া জিলাত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চুতীয়া জাতি সন্মিলনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ মেৰাপানী, সৰুপথাৰ, বৰপথাৰকে ধৰি বিভিন্ন স্থানত 10,000ৰো অধিক লোকে এই প্ৰতিবাদত অংশ লয়। গায়ক সুৰকাৰ জয় বৰুৱাই কান্স বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ডট্ৰেক বঁটা লাভ কৰিছে। তেওঁৰ সৈতে ছিংগাপুৰৰ সংগীতজ্ঞ সুজান লিম এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। জয় বৰুৱা আৰু সুজান লিমে যুটীয়াভাৱে দ্য মেকিং অব ষ্টাৰ এমং দ্য কছমিক ক্লাউড ফ্ৰম ছাউণ্ড এণ্ড টু চিম্ফনী নামৰ তথ্যচিত্ৰখনৰ ষ্টাৰ এমং দ্য কছমিক ক্লাউড গীতৰ বাবে এই বঁটা লাভ কৰিছে। সুজান লিমে ৰচনা কৰা এই গীতটো ধ্ৰুপদী আৰু ৰক দুয়োটা শৈলীতে পৰিৱেশন কৰা হৈছে। ইয়াৰে ৰক সংগীতটো জয় বৰুৱাই গাইছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে 10 দিনীয়া গ্ৰন্থমেলাখন কালি উদ্বোধন কৰা হয়। বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়তে জ্ঞান আৰু প্ৰজ্ঞাৰ অধিকাৰী হ'ব পাৰি বুলি মত প্ৰকাশ কৰে। কৰে। তেওঁ লগতে ভাষাৰ উচ্চাৰণ আৰু লিখাৰ ক্ষেত্ৰত সাৱধান হবলৈ সকলোকে আহ্বান জনায়। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি 3 বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেলত অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে 125 ৰাণত জয়লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হোবাৰ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:45 আৰম্ভ হ'ব। পাঁচখনীয়া শৃংখলাটোত অষ্ট্ৰেলিয়া সম্প্ৰতি 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰত মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন খেলত 4 উইকেটত পৰাজিত হৈছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফাৰ্মাকলজি বিভাগৰ অধ্যাপক তথা চিকিৎসক ক্লাবৰোড নিবাসী ডাঃ অঞ্জুলামা শইকীয়াৰ যোৱা নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 47 বছৰ। তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জনজাতিকৰণৰ জুইত জ্বলিছে উজনি অসম। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ মুক্তিৰ দিনাখনেই অভিলেখ সৃষ্টি। লাচিত সেনাৰ নেতা বিকাশ অসমক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰৱৰ্তনৰ দাবীত যোৰহাট, গোলাঘাট, মৰাণ আৰু ধেমাজিত চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিভিন্ন অপহৰণ আৰু ধন দাবীৰ ঘটনাত অভিযুক্ত বি লাচিত সেনাৰ নেতা বিকাশ অসমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়াৰ হিমাৰ আমঠু, জুবিন গাৰ্গৰ সপোনৰ ছবি, ৰৈ ৰৈ বিনালেৰ মুক্তিৰ প্ৰথম দিনাই সৰ্বকালৰ নতুন অভিলেখ সৃষ্টি কৰি 2,52,00,000 টকা সংগ্ৰহ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতৰ লগতে প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অভিযুক্ত শ্যামকানু মহন্তৰ সহযোগী ব্যৱসায়ী অভিনেতাৰ পৰা এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰাৰ লগতে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গ উঠি যোৱা ইয়টৰ কেপ্টেইন নাগৰিকক সোধা পোছা কৰি এছ আই টিক তথ্য যোগানৰ আশ্বাস দিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। উত্তৰ পূবৰ সবাতোকৈ জনপ্ৰিয় পৰ্যটন মহোৎসৱ মেঘালয়ৰ চেৰী ব্লছম ফেষ্টিভেল 2025 জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব বুলি এটা বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে। অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত অতিমাত্ৰা ভিৰৰ ফলত পদপিষ্ট হৈ ক্ৰমেও 9 গৰাকী লোক নিহত হোৱাৰ লগতে ভালেমান লোক আহত হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন, টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰেদি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6-লেনযুক্ত দলং নিৰ্মাণ প্ৰকল্পৰ কাম প্ৰায় 95% সম্পূৰ্ণ হোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, সুৰকাৰ, গীতিকাৰ, সংগীত শিল্পী ছৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ নালিয়া পুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কালি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। কৃষিমন্ত্ৰী অতুল বৰাইও কালি প্ৰয়াত ছৈয়দ ছাদুলাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 17 ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মেঘালয়ৰ চেৰী ব্লজম ফেষ্টিভেল 2025 জুবিন গাৰ্গৰ নামত উৎসৰ্গাৰ সিদ্ধান্ত। হোজাই জিলাৰ যমুনা মৌডেঙা বনাঞ্চলৰ দখলীকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। জনজাতিকৰণৰ দাবীত উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ প্ৰতিবাদ। আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ যুঁজত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।